মাৰ্কে লিখা শুভবাৰ্তা 10 অধ্যায় ত্যাগপত্ৰৰ বিষয়ে শিক্ষা। তাৰ পাছত যীশুৱে সেই ঠাই এৰি জৰ্দনৰ সিপাৰে থকা যিহুদীয়া হিমালয় গ'ল আৰু লোকসকল আহি আকৌ তেওঁৰ ওচৰত গোট খালে। তেওঁ নিজৰ অভ্যাস অনুযায়ী তেওঁলোকক পুনৰ উপদেশ দিব ধৰিলে। তেতিয়া ফৰিচীসকল আহি তেওঁক সুধিলে, পুৰুষে নিজৰ তিৰোতাক ত্যাগ কৰাটো বিধানসন্মত হয়নে? এই প্ৰশ্ন তেওঁক পৰীক্ষা কৰিবৰ বাবে সুধিছিল। তেতিয়া তেওঁ উত্তৰ দি ক'লে, মুচিয়ে আপোনালোকক কি আজ্ঞা দিলে? তেওঁলোকে ক'লে, এটা প্ৰমাণ পত্ৰ লিখি দি তাইক ত্যাগ কৰিবলৈ মুচিয়ে পুৰুষক অনুমতি দিলে। যীশুৱে তেওঁলোকক ক'লে, আপোনালোক কঠিন মনৰ লোক হোৱাৰ কাৰণে তেওঁ এই আজ্ঞা আপোনালোকৰ বাবে লিখিলে, কিন্তু সৃষ্টিৰ আদিতে ঈশ্বৰে তেওঁলোকক পুৰুষ আৰু স্ত্ৰী কৰি সজিলে। এই হেতুকে পুৰুষে নিজৰ পিতৃ মাতৃক এৰি তেওঁৰ ভাৰ্যাত আসক্ত হ'ব আৰু দুয়ো এক দেশ হ'ব। গতিকে তেওঁলোক পুনৰ দুজন নহয় কিন্তু এক দেশ। এতেকে ঈশ্বৰে যাক যোগ কৰি দিলে তেওঁক কোনো মানুহে বিয়োগ নকৰক। পাছত তেওঁলোক যেতিয়া ঘৰত আছিল, শিষ্যসকলে এই বিষয়ে আকৌ তেওঁক সুধিলে। তাতে তেওঁলোকক ক'লে, যি মানুহে নিজৰ ভাৰ্যাক ত্যাগ কৰি আন এজনীক বিয়া কৰায় তেওঁ তাইৰ বিৰুদ্ধে ব্যভিচাৰ কৰে। আৰু যদি তাই নিজৰ স্বামীক ত্যাগ কৰি আন লোকৰ সৈতে বিবাহ হয় তেনেহ'লে তাইও ব্যভিচাৰ কৰে। শিশুসকলক আশীৰ্বাদ কৰা। পাছত লোকসকলে শিশুবোৰক স্পৰ্শ কৰাৰ আশাৰে তেওঁ ওচৰলৈ লৈ আহিল, কিন্তু তেওঁৰ শিষ্যসকলে তেওঁলোকক দবিয়ালে। তেতিয়া যীশুৱে দেখা পাই তেওঁলোকৰ ওপৰত কুপিত হৈ ক'লে, শিশুসকলক মোৰ ওচৰলৈ আহিবলৈ দিয়া, নিষেধ নকৰিবা, কিয়নো ঈশ্বৰৰ ৰাজ্য এওঁলোকৰ নিচিনা এজনৰ বাবেহে। মই তোমালোকক স্বৰূপকৈ কওঁ, যিকোনোৱে শিশুৰ নিচিনা হৈ ঈশ্বৰৰ ৰাজ্য গ্ৰহণ নকৰে তেওঁ কোনোমতে তাত প্ৰৱেশ কৰিব নোৱাৰিব। পাছত তেওঁ সিহঁতক কোলাত ল'লে আৰু সিহঁতৰ গাত হাত দি আশীৰ্বাদ কৰিলে। ধন সম্পত্তি আৰু অনন্ত জীৱনৰ শিক্ষা। পাছত তেওঁ যাত্ৰা আৰম্ভ কৰোঁতে এজন মানুহে তেওঁৰ ওচৰলৈ বেগাই আহি তেওঁৰ আগৰ আঁঠু লৈ সুধিলে, হে সৎগুৰু, অনন্ত জীৱনৰ অধিকাৰী হ'বলৈ মই কি কৰিব লাগিব? যীশুৱে ক'লে, মোক সৎ কিয় বুলিছা? ঈশ্বৰৰ বাহিৰে সৎ কোনো নাই। তুমি এই আজ্ঞাবোৰ নিশ্চয় জানা, যে নৰবধ নকৰিবা, ব্যভিচাৰ নকৰিবা, চুৰ নকৰিবা, মিছাসাক্ষী নিদিবা, প্ৰবঞ্চনা নকৰিবা আৰু নিজৰ পিতৃ মাতৃক সন্মান কৰিবা। মানুহজনে ক'লে, হে গুৰু, ডেকা কালৰে পৰাই মই এই সকলোবোৰ আজ্ঞা পালন কৰি আহিছো। তেতিয়া যীশুৱে তেওঁলৈ চালে আৰু তেওঁক প্ৰেম কৰি ক'লে, এটা বিষয় তোমাৰ বাকী আছে, তুমি গৈ তোমাৰ সৰ্বস্ব বেচি দৰিদ্ৰসকলক দান কৰা, তেতিয়াহে স্বৰ্গত তোমাৰ ধন হ'ব, তাৰ পাছত আহা মোক অনুসৰণ কৰা। সেই কথাত তেওঁৰ মুখ কলা পৰিল আৰু তেওঁ বৰ দুখিত হৈ গুচি গ'ল, কিয়নো তেওঁ বহু ধন সম্পত্তি থকা মানুহ আছিল। পাছত যীশুৱে চাৰিওফালে চাই শিষ্যসকলক ক'লে, ধনী লোকে ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰা কেনে দুঃসাধ্য। তেওঁৰ সেই কথাত শিষ্যসকলে বিস্ময় মানিলে, কিন্তু যীশুৱে পুনৰ তেওঁলোকক ক'লে, সেই সন্তানসকল, যিসকলে ধনত ভৰসা কৰে তেওঁলোক ঈশ্বৰৰ ৰাজ্যত সোমোৱা কেনে দুঃসাধ্য। ধনী লোক ঈশ্বৰৰ ৰাজ্যত প্ৰৱেশ কৰাতকৈ বেজীৰ বিন্ধাই দি উট সৰকি যোৱাই উজু। তাতে তেওঁলোকে অতিশয় বিস্ময় মানি ইজনে সিজনে কোৱাকুই কৰি তেওঁক সুধিলে, তেনেহ'লে কোনে পৰিত্ৰাণ পাব? যীশুৱে তেওঁলোকৰ ফালে চাই ক'লে, মানুহৰ বাবে অসাধ্য হয় কিন্তু ঈশ্বৰৰ বাবে নহয়, কিয়নো ঈশ্বৰৰ বাবে সকলো সাধ্য। পিতৰে তেওঁক ক'বলৈ ধৰিলে, চাওক, আমি সকলোকে এৰি আপোনাৰ পাছে পাছে আহিলোঁ। যীশুৱে ক'লে, মই তোমালোকক সত্যৰূপে কওঁ, কোনোৱে যদি মোৰ কাৰণে বা মোৰ শুভবাৰ্তাৰ কাৰণে ঘৰ বাৰী, ভাই ভনী, পিতৃ মাতৃ, সন্তান, মাতৃ ত্যাগ কৰি আহিছে, তেনেহ'লে তেওঁলোকে এইবোৰৰ সলনি 100 গুণ উভতাই পাব। তাৰণা ভোগ কৰি হ'লেও এই জগতত 100 গুণ ঘৰ বাৰী, ভাই ভনী, মাতৃ, সন্তান আৰু মাতৃ পাব। ইয়াৰ উপৰি পৰকালত অনন্ত জীৱন পাব। কিন্তু আগ হোৱাসকলৰ অনেক লোক পাছ হ'ব আৰু পাছ হোৱাসকল আগ হ'ব। যীশুৱে নিজৰ মৃত্যু আৰু পুনৰুত্থানৰ বিষয়ে তৃতীয়বাৰ জনোৱা। তাৰ পাছত তেওঁলোকে জেৰুচালেমলৈ যোৱা বাটেৰে যাত্ৰা কৰি আছিল আৰু যীশু তেওঁলোকৰ আগে আগে গৈ আছিল। এনেতে শিষ্যসকলে বিস্ময় মানিলে আৰু পাছে পাছে যোৱা সকলোৰো ভয় লাগিল। তেতিয়া তেওঁ আকৌ 12 জন পাচনিক চপাই লৈ নিজ জীৱনত যিবোৰ ঘটনা অলপতে ঘটিবলগীয়া আছে সেই বিষয়বোৰ তেওঁলোকক ক'বলৈ ধৰিলে। চোৱা, আমি জেৰুচালেমলৈ যাত্ৰা কৰিছোঁ আৰু মানুহৰ পুত্ৰক প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপকসকলৰ হাতত শুদাই দিয়া হ'ব। তেওঁলোকে তেওঁক দোষী কৰি প্ৰাণদণ্ডৰ আজ্ঞা দি অনা ইহুদীসকলৰ হাতত শুদাই দিব। তেওঁলোকে তেওঁক বিদ্রুপ করব আর তেওঁৰ গা থুই পেলাব, তেওঁক চাবুকেৰে কোবাব আর বধ করব। কিন্তু তিনিদিনের পাছত তেওঁ পুনরায় উঠিব। যাকোব আর জোহানের নিবেদন আর যীশুর উত্তর। পাছত শিবদিয়র পুতেক যাকোব আর জোহানে তেওঁৰ ওচৰলৈ আহি কলে, হে গুরু, আমি আপনাক যিহকে খোঁজো তাকে যেন আপনি আমার বাবে করিব আমি এনে ইচ্ছা করু। মই তোমালোকর বাবে কি করাটো তোমালোকে ইচ্ছা করা। তেওঁলোকে কলে, আপনার প্রতাপর রাজত্বত আমার এজনে যেন আপনার সোঁহাতে আর এজনে যেন বাঁওহাতে বহিবলে পায় এনে অনুমতি দিয়ক। কিন্তু যীশুয়ে তেওঁলোকক উত্তর দি কলে, তোমালোকে কি খুঁজিছা সেই বিষয়ে নাজানা। মই যি পাত্রত পান করো তোমালোকে সেই পাত্রত পান করিব পারিবানে? নতুবা মই যি বাপ্তিস্মরে বাপ্তাইজিত হওঁ তোমালোকেও তাৰে বাপ্তাইজিত হব পারিবানে? তেওঁলোকে তেওঁক কলে, আমি পাৰিম। তেতিয়া যীশুয়ে তেওঁলোকক কলে, মই যি পাত্রত পান করো তাত তোমালোকেও পান করিবা, আর মই যি বাপ্তিস্মরে বাপ্তাইজিত হওঁ তোমালোকেও তাৰে বাপ্তাইজিত হবা। কিন্তু কোনজন মোৰ সোঁহাতে বা বাঁওহাতে বহিব সেই বিষয়ে কবলৈ মোৰ ক্ষমতা নাই, কিন্তু যিসকলৰ বাবে যুগুত কৰা হৈছে তেওঁলোককহে দিয়া হব। আন দহজনে এই কথা শুনি যাকোব আৰু যোহানলৈ কুপিত হ'ব ধৰিলে। যীশুৱে তেওঁলোকক ওচৰলৈ মাতি কলে, অনা ইহুদীসকলৰ শাসনকৰ্তাৰূপে যিসকল গণ্য তেওঁলোকে তেওঁলোকৰ ওপৰত প্ৰভুত্ব কৰে আৰু বিষয়াসকলে তেওঁলোকৰ ওপৰত ক্ষমতা চলায়, ইয়াক তোমালোকে জানা। কিন্তু তোমালোকৰ মাজত তেনে নহয়। তোমালোকৰ মাজত যি কোনোৱে মহান হ'বলৈ ইচ্ছা কৰে তেওঁ তোমালোকৰ পৰিচাৰক হওক, আৰু তোমালোকৰ মাজত যি কোনোৱে শ্ৰেষ্ঠ হ'বলৈ ইচ্ছা কৰে তেওঁ সকলোৰে দাস হওক। কিয়নো মানুহৰ পুত্ৰ সেৱা শুশ্ৰূষা পাবৰ বাবে নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল। অন্ধ বাৰ্তিময়ক চকু দিয়া। তাৰ পাছত তেওঁলোক জিৰুহু নগৰলৈ আহিল। তেওঁ যি সময়ত নিজৰ শিষ্যসকলৰ সৈতে বহু লোকৰ লগত জিৰুহু নগৰ পাৰ হৈ গৈ আছিল, সেই সময়ত পথৰ দাঁতিত তিমথিয়ৰ পুতেক বাৰতিময় নামৰ এজন অন্ধ ভিক্ষাৰী বহি আছিল। সেই বাটেদি নাচৰীয়ে যীশু আহি থকা বুলি শুনি তেওঁ আতাশ পাৰি ক'বলৈ ধৰিলে, হে দাউদৰ সন্তান যীশু, মোক দয়া কৰক, যাতে অন্ধ মানুহজনক মনে মনে থাকিবলৈ অনেক লোকে দবিয়ালে। কিন্তু তেওঁ অধিককৈ আতাশ পাৰি ক'লে, হে দাউদৰ সন্তান, মোক দয়া কৰক। তেতিয়া যীশুৱে থমকি ৰৈ তেওঁক মাতি আনিবলৈ আজ্ঞা দিলে। তেতিয়া লোকসকলে সেই অন্ধক ক'লে, ভয় নকৰিবা, উঠা, তেওঁ তোমাক মাতিছে। তাতে তেওঁ নিজৰ কাপোৰ পেলাই জাপ মাৰি উঠি যীশুৰ ওচৰলৈ আহিল। তেতিয়া যীশুৱে তেওঁক উত্তৰ দি সুধিলে, মই তোমাৰ বাবে কি কৰাটো তোমাৰ ইচ্ছা? তাতে সেই অন্ধই তেওঁক ক'লে, ৰবুনি, মই যেন দেখিবলৈ পাওঁ। তেতিয়া যীশুৱে তেওঁক ক'লে, যোৱা, তোমাৰ বিশ্বাসে তোমাক ৰক্ষা কৰিলে। তেওঁ তেতিয়াই দৃষ্টি পালে আৰু তেওঁ গৈ থকা পথেৰে তেওঁক অনুসৰণ কৰি যাব ধৰিলে।